নমস্কাৰ, এয়া আকাশবাণী বিয়লিৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই দিশা শৰ্মা। পাকিস্তানত সন্ত্ৰাসবাদী শান্তিৰে আৰু সুৰক্ষিতভাৱে লুকাই থাকিব পৰাকৈ এতিয়া কোনো অঞ্চল নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। পঞ্জাৱৰ আদমপুৰত বায়ুসেনাৰ ছাউনীত উপস্থিত হৈ সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে এই কথা দৃঢ়তাৰে প্ৰকাশ কৰে। অপাৰেচন সিন্ধুৰ অভিযানৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী শিবিৰ ধবংস কৰাৰ লগতে শতাধিক সন্ত্ৰাসবাদীক নিহত কৰিছে। দেশখনৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলৰ বাবে নিৰ্ভৰযোগ্য পাকিস্তানী সেনাবাহিনীক ভাৰতীয় সুৰক্ষা বাহিনীয়ে পৰাস্ত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে নিৰীহ লোকৰ ৰক্তক্ষয়ৰ এটাই পৰিণাম হ'ব পাৰে আৰু এয়া হৈছে ধবংস আৰু সমূলি বিনাশ। শ্ৰীমোদীয়ে পাকিস্তানৰ বিৰুদ্ধে এই সংঘৰ্ষৰ সময়ত সুৰক্ষা বাহিনীয়ে দেখুওৱা অদম্য সাহস আৰু পেচাদাৰী মনোভাৱক প্ৰশংসা কৰে। তেওঁ কয় যে অপাৰেচন সিন্ধুৰে দেশবাসীৰ মনোবল বৃদ্ধি কৰাৰ লগতে সমগ্ৰ দেশক একতাৰ বান্ধোনেৰে শক্তিশালী কৰিছে। পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। নিৰ্বাচন আয়োগে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও জিলা আয়ুক্তসকলে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলসমূহে জিলা পৰিষদৰ মুঠ 397খন আসনৰ 300খনত জয়লাভ কৰাৰ লগতে আঞ্চলিক পঞ্চায়তৰ 2192খন আসনৰ 1436খনত জয়লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বৃহৎ জয়ৰ বাবে সকলোকে ধন্যবাদ জনায়। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ এই আস্থা আৰু বিশ্বাস 2026চনৰ নিৰ্বাচনতো প্ৰতিফলিত হ'ব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ নীতিৰ বাবে পঞ্চায়ত নিৰ্বাচনত এনে বৃহৎ সফলতা লাভ কৰাটো সম্ভৱ হ'ল। অনাগত দিনত অসমৰ গ্ৰামোন্নয়নৰ বিকাশৰ জয়যাত্ৰাই বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত বিশেষ অৰিহণা যোগাব বুলি শ্ৰীসোণোৱালে আশা ব্যক্ত কৰে। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত AIUDFয়ে আজি হাতশিঙিমাৰীত এখন সংবাদমেলৰ আয়োজন কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ চলিত বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰীয়ে পুনৰবাৰ ছাত্ৰৰ তুলনাত উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। এইবাৰৰ পৰীক্ষাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 91%। এয়া ছাত্ৰৰ উত্তীৰ্ণৰ হাৰৰ তুলনাত 5.94% অধিক। আনহাতে তৃতীয় লিংগৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ হৈছে 100%। এই বছৰ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে 88.39%, যিটো যোৱা বছৰৰ তুলনাত 0.41% বৃদ্ধি পাইছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত মুঠ 16,92,794 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে 93.66%। দশম শ্ৰেণীৰ পৰীক্ষাটো 95% উত্তীৰ্ণৰ হাৰেৰে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰৰ তুলনাত 2.37% অধিক হৈছে। এই বছৰৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ 23,71,939 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ফলাফলসমূহ CBSEৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মত উপলব্ধ হৈছে। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ 23খন চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি ডিব্ৰুগড়ত সৰ্বাধিক 11খন, হাইলাকান্দিত 2খন, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, দৰং, গোলাঘাট, কাৰ্বি আংলং, লখিমপুৰ, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত এখনকৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বতে চাহ বাগিচা অঞ্চলসমূহত দশম শ্ৰেণী পৰ্যন্তহে অধ্যয়নৰ ব্যৱস্থা আছিল যদিও ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এই হাইস্কুলসমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰে। চলিত শিক্ষাবৰ্ষৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়সমূহৰ কলা শাখাত নামভৰ্তি কৰিব পাৰিব বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ 10খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কালি এই কথা প্ৰকাশ কৰে। এই অনুসৰি 2025-26 শৈক্ষিক বৰ্ষত হাইলাকান্দি আদৰ্শ মহাবিদ্যালয়, ওদালগুৰি হৰিচিঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চিৰাং, মাজুলী, শোণিতপুৰৰ বৰচলা, মঙলদৈ, গোলকগঞ্জ, ধুবুৰীৰ মাজৰ আলগা, লাহৰীঘাট আৰু চামগুৰিৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে এই মহাবিদ্যালয়সমূহত 5টা বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব। এই অনুসৰি হাইলাকান্দিত ইংৰাজী, বঙালী, হিন্দী, ভূগোল, সমাজতত্ব বিষয়ত নামভৰ্তিৰ সুবিধা থাকিব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।